এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশন অহা 21, 22 আৰু 25 মেত অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। কইনাধৰ ৰাজ্যিক অতিথিশালাত আজি অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে।
অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰ'টেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব হিচাপে আগবঢ়াব।
ডঃ শৰ্মাই কয় যে বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মেত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। তদুপৰি পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰি নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্তটো আজি মন্ত্ৰীসভাই অনুমোদন জনায়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ সংগ্ৰহালয়ৰ স্থাপনৰ সিদ্ধান্তটো অনুমোদন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 15 মেত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানীৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানীৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। লখিমপুৰ জিলা আয়ুক্তৰ সভাপতিত্বত আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কৃষি বিভাগ, ভাৰতীয় খাদ্য নিগম তথা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ বিষয়াসকলৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনত ধান ক্ৰয়ৰ বৰ্তমান অৱস্থাকে ধৰি সংশ্লিষ্ট বিষয়সমূহ পৰ্যালোচনা কৰা হয়। তদুপৰি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত চলি থকা বিভিন্ন আঁচনি, বিশেষকৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ বিষয়ত আলোচনা কৰা হয়। চিৰাং জিলাৰ সীমান্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিষ্ণুপুৰত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ লক্ষ্যৰে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়া চমুকৈ WTIৰ যৌথ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। সভাত বিশেষকৈ WTIৰ উদ্যোগত স্থাপন কৰা প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰশক্তি চালিত উলমা তাঁৰৰ বেৰ সুচাৰুৰূপে পৰিচালনা কৰি বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। তদুপৰি বন বিভাগ আৰু WTIৰ সহযোগত সৌৰশক্তি চালিত বেৰৰ দুয়োকাষে 10 মিটাৰ বহলকৈ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। উচ্চতম ন্যায়ালয়ৰ অংশগ্ৰহণমূলক ন্যায়ৰ দৰ্শনৰ প্ৰসাৰ তথা বিচাৰাধীন হৈ থকা গোচৰসমূহ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে নিষ্পত্তি কৰাৰ লক্ষ্যৰে উচ্চতম ন্যায়ালয়ে অহা 21 আগষ্টৰ পৰা 23 আগষ্টলৈ সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰিছে। গোচৰৰ পক্ষসমূহ আৰু তেওঁলোকৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সৃষ্ট সৰল গুগল প্ৰপত্ৰ পূৰণ কৰি নিজৰ গোচৰটোৰ সমাধান সমাৰোহ 2026ত অন্তৰ্ভুক্ত কৰিব পাৰিব। ইয়াৰ বাবে অন্তিম তাৰিখ 31 মে ধাৰ্য কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।